فلا وربك لا يؤمنون حتى يحكموك فيما شجر بينهم ثم لا يجدوا في أنفسهم حرجا مما قضيت ويسلموا تسليما.
কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত, সিহঁত কেতিয়াও প্ৰকৃত মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ বিসম্বাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল'ব। তাৰপিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে। লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে এই সিদ্ধান্তক মানি নল'ব,